যিচয়া ৪৮ অধ্যায়। বাবিলৰ পৰা ইজৰাইলৰ নিস্তাৰ। হে ইজৰাইল নামেৰে প্ৰখ্যাত আৰু যিহুদাৰ জলসমূহৰ পৰা উৎপন্ন হোৱা জাকুবৰ বংশ, এই কথা শুনা, যিসকলে যিহুৱাৰ নাম লৈ শপত খায়, ইজৰাইলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্য নিষ্ঠাৰে নকৰে। কাৰণ তেওঁলোকে নিজকে পবিত্ৰ নগৰ লোক বুলি কয় আৰু বাহিনীসকলৰ যিহুৱাৰ নামেৰে প্ৰখ্যাত ইজৰাইলৰ ঈশ্বৰত বিশ্বাস কৰে। মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষণা কৰিলোঁ, এনেকি সেইবোৰ মোৰ মুখৰ পৰা ওলাল আৰু মই সেইবোৰ জানিবলৈ দিলোঁ। অকস্মাত মই সেইবোৰ সিদ্ধ কৰিলোঁ আৰু সেইবোৰ ঘটি উঠিল। কাৰণ মই জানো যে তুমি অবাধ্য, তোমাৰ ডিঙিৰ মাংসপেশী লোহাৰ দৰে টান আৰু তোমাৰ কপাল পিতলস্বৰূপ। এইহেতুকে মই ইতিপূৰ্বে তাক তোমাৰ আগত প্ৰকাশ কৰিলোঁ। সেইবোৰ ঘটাৰ পূৰ্বেই মই তোমাক জনালোঁ, যাতে তুমি নোকোৱা সেইবোৰ মোৰ মূৰ্তিৰে কৰিলে বা মোৰ কটা প্ৰতিমাই মোৰ হাঁচত ঢলা মূৰ্তিয়ে সেইবোৰ আজ্ঞা কৰিলে। তুমি এই কথাৰ বিষয়ে শুনিলা, তুমি এই সকলো সাক্ষ্য চোৱা আৰু মই যি কৈছিলোঁ তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা। এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেৰে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাওঁ। সেইবোৰ এতিয়া সৰ্জন কৰা হ'ল, আগৰ পৰা নাছিল। আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল। এইবুলি তুমি নকবৰ নিমিত্তে আজিৰ পূৰ্বৰতে সেইবোৰ শুনা নাছিল, সেয়ে তুমি ক'ব নোৱাৰা যে হয় মই এই বিষয়ে জানো। তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেৰে মুকলি হোৱা নাছিল। কাৰণ মই জানো যে তুমি অতি প্ৰবঞ্চক আৰু সেই তুমি জন্মৰে পৰা বিদ্ৰোহী। মই তোমাক উচ্ছন্ন নকৰিবৰ বাবে মই মোৰ নামৰ কাৰণে শুদ্ধ সহগীত ৰাখিম আৰু মোৰ সন্মানৰ কাৰণে কুণ্ঠাবোধ কৰিম। চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়, অত্যন্ত যন্ত্ৰণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম। মই নিজৰ কাৰণে, কেৱল নিজৰ কাৰণে কাৰ্য কৰিম, কাৰণ মোৰ নাম কেনেকৈ অসন্মানিত হ'বলৈ দিব পাৰোঁ। মই মোৰ গৌৰৱ অন্য কাকো নিদিম। হে মোৰ আমন্ত্ৰিত জাকুব আৰু ইজৰাইল, মোৰ কথা শুনা। ময়ে তেওঁ, ময়ে আদি, ময়ে অন্তও, হয় মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে আৰু মোৰ সোঁহাতে আকাশমণ্ডল বিস্তাৰ কৰিলে। মই যেতিয়া তোমালোকক মাতোঁ, তেওঁলোক একেলগে থিয় হয়। তোমালোক সকলোৱে নিজকে সমবেত কৰা আৰু শুনা, তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে? বাবিলৰ বিৰুদ্ধে জিহুৱা আৰু তেওঁ মৃত্যুৱে তেওঁৰ উদ্দেশ্যে পূৰ্ণ কৰিব। তেওঁ কলদিয়াসকলৰ বিৰুদ্ধে জিহুৱাৰ ইচ্ছা পূৰ্ণ কৰিব। ময়েই কথা ক'লোঁ, হয় ময়েই সেইজনক মাতিলোঁ, ময়েই সেইজনক আনিলোঁ আৰু তেওঁ কৃতকাৰ্য হ'ব। তোমালোকে মোৰ ওচৰলৈ আহি এই কথা শুনা, মই আদিৰে পৰা গুপুতে কথা কোৱা নাই। এই ঘটনা যেতিয়া ঘটে মই তাতে আছো। এতিয়া প্ৰভুৰ জিহুৱাই নিজ আত্মা দি মোক পঠালে। তোমাৰ মুক্তিদাতা ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, মই তোমালোকৰ ঈশ্বৰ জিহুৱা, যিজনে তোমাক কৃতকাৰ্য হ'বলৈ শিকায়, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে। যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়, তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্ৰবাহিত হ'ল হয় আৰু তোমাৰ পৰিত্ৰাণ সমুদ্ৰৰ ঢৌৰ দৰে হ'ল হয়। তোমালোকৰ বংশ বালিৰ দৰে অসংখ্য আৰু তোমালোকৰ ঔৰসত জন্মা সন্তান বালিৰ কণিকাসমূহৰ দৰে অসংখ্য হ'লহেঁতেন। তেওঁলোকৰ নাম মোৰ আগৰ পৰা লুপ্ত লুপ্ত বা নষ্ট নহব। বাবিলৰ পৰা ওলাই অহা কলদিয়াসকলৰ মাজৰ পৰা পলাই যোৱা উচ্চ ধ্বনিৰে ইয়াক প্ৰকাশ কৰা, ইয়াক জানিবলৈ দিয়া, পৃথিৱীৰ সীমালৈকে প্ৰচাৰ কৰা। তোমালোকে কোৱা, যীহুৱাই নিজ দাস জাকুবক মুক্ত কৰিলে। যেতিয়া তেওঁলোকক শুকান ভূমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল। তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী বোৱালে, আৰু তেওঁ শিলটো ফালিলত জলসমূহ বেগেৰে ওলাল। জিহুৱাই কৈছে, দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।